জখৰিয়া ভাৱবাদী পুস্তক 4 অধ্যায় জখৰিয়াৰ পঞ্চম দৰ্শন। পাছে মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে। তেওঁ মোক ক'লে, তুমি কি দেখিছা? তেতিয়া মই ক'লো, মই সম্পূৰ্ণ সোণেৰে নিৰ্মাণ কৰা এক দীপাধাৰা দেখিছো। তাৰ ওপৰত এটা পাত্ৰ আছে, তাতে সেই পাত্ৰৰ ওপৰত 7টা প্ৰদীপ আছে আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে 7ডালকৈ হলিতা আছে আৰু তাৰ ওচৰত 2জোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফাল। পাছে মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবোৰৰ অৰ্থ কি? তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক'লে, ইয়াকো তুমি নাজানানে? মই ক'লো, হে মোৰ প্ৰভু, মই নাজানো। তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক'লে, জৰুবাবিললৈ অহা যীহোৱাৰ বাক্য এই, শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে, ইয়াক বাহিনীসকলৰ যীহোৱাই কৈছে। সেই বৃহৎ পৰ্বত, তুমি কোন? জৰুবাবিলৰ আগত তুমি সমৰ্থল হৈ যাবা, আৰু অনুগ্ৰহ ইয়ালৈ অনুগ্ৰহ হওক। এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব। পাছত যীহোৱাৰ বাক্য মোলৈ আহিল আৰু ক'লে, বোলে জৰুবাবিলৰ হাতে এই গৃহটি ভৃত্তি মূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব। ইয়াতে তুমি জানিবা যে বাহিনীসকলৰ যীহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে, কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে সেউজ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুবাবিলৰ হাতত ওলোম ৰছীডাল দেখিব। এইবোৰে গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে। পাছত মই তেওঁক উত্তৰ দিলো আৰু আকৌ সুধিলো, দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই 2জোপা জিতগছ কি? পাছত দ্বিতীয়বাৰ মই তেওঁ সুধিলো আৰু ক'লো, যি 2ডাল সোণালী নলীৰে নিজৰ নিজৰ পৰা সোণালীৰ তেল ঢালি দিয়ে, সেই নলী 2ডালৰ ওচৰত থকা জিতগছৰ সেই ডাল 2টা বা কি? তেতিয়া তেওঁ মোক উত্তৰ দি ক'লে, সেই কেইডাল কি, ইয়াকো তুমি নাজানানে? মই ক'লো, হে মোৰ প্ৰভু, মই নাজানো। তেতিয়া তেওঁ মোক ক'লে, গোটেই পৃথিৱীৰ যীহোৱাৰ ওচৰত থিয় হৈ থকা এই 2ডাল তেল যোগাওঁতা পুৰুষ।